Good morning. Itu Akashvani Kohima. Puju laga khobor puri ase imkong nongla. Parliament laga budget session laga dusura bhag tu ajibra shuru kori ase. Session laga dusura bhag tu April 4 tarikh tak rakhigena 20 par bohibuli ase. Finance Minister Nirmala Sitharaman ba Manipur karne budget tu aji table koribuli ase. Chief Minister Peren Singh ba jua mohina resign koriya pasudi state to president's role nijiti thaki ase. Amikhan laga daily correspondent khobor ba koise ke session summary kothabata kuria logoti demands for grants for the year 2025-2060 voting koribo aro appropriation bill logo joriya khan uthai dibula se correspondent bra ekta report honi boli babo
बजट सत्र के दूसरे चरण के दौरान वित्तीय कामकाज के अलावा विभिन्न महत्वपूर्ण विधेयकों पर भी चर्चा होगी. इनमें विधि संशोधन विधेयक, तटीय नौवहन विधेयक, आवर्जन और विदेशी विधेयक तथा रेलवे संशोधन विधेयक शामिल हैं. बजट सत्र का पहला चरण 31 जनवरी से शुरू हुआ जो 13 फरवरी तक चला. सत्र की शुरुआत संसद के दोनों सदनों की संयुक्त बैठक के दौरान राष्ट्रपति द्रौपदी मुर्मू के अभिभाषण से हुई. वित्त मंत्री निर्मला सीतारमण ने 1 फरवरी को केंद्रीय बजट 2025-26 लोकसभा में पेश किया. प्रधानमंत्री नरेंद्र मोदी ने दोनों सदनों में राष्ट्रपति के भाषण पर धन्यवाद प्रस्ताव पर हुई चर्चा का जवाब दिया. वहीं वक्फ संशोधन विधेयक 2024 पर संयुक्त समिति की रिपोर्ट भी लोकसभा में पेश की गई. बजट सत्र के पहले चरण के दौरान लोकसभा की उत्पादकता 112% रही. आनंद कुमार के साथ अमन यादव, आकाशवाणी समाचार, दिल्ली.
मणिपुर लगा कुकी डोमिनेटेड जगह खानते जीवन चले बोले जुआ कल दुख हुई धारणा गोरिया खान बा कबुल नपड़े समाधान शटडाउन दो कुकी जुग ग्रुप्स सिक्योरिटी फोर्सेस ओपर लगे কংপুটবি ডিষ্ট্ৰিক্ট জনতে একজন জীৱন নক্সান হৈছে আৰু দুচৰা 40 জন জখম হোৱাটো কুকি ডেমনষ্ট্ৰেটৰ্ছ আৰু ছিকিউৰিটি ফৰ্চেছ মাজেদি ইটো আগি দিনতে ঝাকৰা কৰিয়া সময় হৈছে আৰু অৱস্থাটো ঠিক থাকিয়া নাই কিন্তু দুয়োপাৰ দিন শান্তি থাকিছে. দুচৰা কুকি ডমিনেটেড জাগাখন জোৰাচন্দপুৰ আৰু টিংনপাল ডিষ্ট্ৰিক্ট টিভি ধাৰণা কৰিয়া খান বা টায়াৰ্ছ জ্বলাই দি কিনা ৰাস্তা খানটো পাথৰ বা বন্ধ কৰি দিছে যোনটো ছিকিউৰিটি ফৰ্চেছ পৰা চাফা কৰি দিছে. কিন্তু এতিয়া তাত কোনো নতুন হিংসা হোৱা নাই. এডিশ্যনেল ছিকিউৰিটি ফৰ্চেছটো কাংফে পাই আৰু ডিষ্ট্ৰিক্ট লগা দুচৰা জেগা খান্দি NH2 ইম্ফাল ডিমাপুৰ ৰোডতে পঠাই ৰাখিছে আৰু গাড়ীৰ পৰা পেট্ৰলিং কৰি কিনে কানুন আৰু হকম ঠিক ৰাখিবলৈ দি আছে বুলি এটা ডিষ্ট্ৰিক্ট অফিচিয়েলৰ পৰা কৈছে. কুকি ডমিনেটেড ডিষ্ট্ৰিক্টে ডেমনষ্ট্ৰেটৰ্ছ আৰু ছিকিউৰিটি ফৰ্চেছ মাজতে ঝাকৰা কৰিয়াটো কেতিয়া ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা ষ্টেটে ফ্ৰী মুভমেণ্টছ কাৰণে জনাই দিয়া দি তাইখন পৰা অপ'জ কৰি দিয়া সময়তে পুলিচ পৰা তাইখন খিতাই দিবলৈ টিয়েৰ গেছ শ্বিল্ডছখন মাৰি দিয়া কাৰণে ঝাকৰাটো ওলাই যাইছে. ক্ৰিকেটে টীম ইণ্ডিয়াৰ পৰা নিজৰ নামটো হিষ্ট্ৰীতে লিখি দি কিনা ICC চেম্পিয়নছ ট্ৰফিটো তিচৰাবাৰ কাৰণে জিতি কিনা নিউজিলেণ্ডৰ লগতে 4 উইকেটছ পৰা গ্ৰাণ্ড ফিনালে ডুবাইদি হৰাই দিছে. ছামিট ক্লাছ ডে 252 ৰানছ লগা টাৰ্গেট খিতাই কিনা ইণ্ডিয়াৰ পৰা ইটো কামিয়াব হৈছে. আগতে স্পিন ফ্ৰেণ্ডলি অৱস্থাদি বেট কৰিবলৈ চুনি কিনা নিউজিলেণ্ড পৰা 50 অভাৰ্ছতে 251 for 7 স্কৰ কৰিছে. স্কিপাৰ ৰোহিত শৰ্মাদো প্লেয়াৰ অফ দ্য মেচ আৰু নিউজিলেণ্ড প্লেয়াৰ ৰচিন ৰবীন্দ্ৰাদো প্লেয়াৰ অফ দ্য ছিৰিজ হিচাপে জনাই দিছে. প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা টীম ইণ্ডিয়াৰ লগত ICC চেম্পিয়নছ ট্ৰফি 2025 জিতিয়াৰ কাৰণে কংগ্ৰেচুলেট কৰিছে. আৰু ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট ৱেভছ লগা ভাগ হিচাপে ৰাখিয়া এনিমেচন ফিল্ম মেকাৰ্ছ কম্পিটিশ্যন কাৰণে এণ্ট্ৰিজ দিয়া চব মিলাই কিনে 1290 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছ মিলাই কিনে থাকি আছে. ৱেভছ ছামিট লগা চবচে পহিলা এডিশ্যনটো মে মহিনা 1 তাৰিখ পৰা 4 তাৰিখ তক হবলৈ আছে. কম্পিটিশ্যন কাৰণে জমা কৰিবলৈ সময়টো যোৱা চাল ছেপ্টেম্বৰ 10 তাৰিখ পৰা চৰু কৰিছে আৰু যোৱা চাল নৱেম্বৰ 30 তাৰিখ দি বন্ধ হৈছে. এইটো এণ্ট্ৰিজ লগা ফাইনেল ছিলেকশ্যনটো আহিয়া মহিনা জনাই দিবলৈ আছে. কম্পিটিশ্যন বা এটা খাস সুবিধাটো এমেজাৰ্ছ আৰু প্ৰফেচনেলছ লগতে দি কিনে নিজৰ ক্ৰিয়েটিভ আইডিয়াছ দেখাবলৈ দিব. ভাগ লোৱা খানটো এক্সপাৰ্ট মেণ্টৰশ্বিপ মাষ্টাৰ ক্লাছেছ পৰা লাভ পাব আৰু নিজৰ প্ৰজেক্টছটো ইণ্ডাষ্ট্ৰি লিডাৰ্ছ লগতে দেখাবলৈ সুবিধা খান পাই কিনে প্ৰাইচেছ আৰু গ্ল'বেল এক্সপ'জাৰ খান পাবলৈ আছে. ইটোৰ লগত আজি ফুজুৰ লগা খবৰ ইমান দি শেষ কৰি আছে. শুনি থাকিবি আজি চাম 7:10 নাগামিজ খবৰ আনি দিবলৈ আছে.